জোনাৰ ভাৱবাদী পুস্তক 4 অধ্যায়। জোনাৰ ক্ৰোধ আৰু ঈশ্বৰৰ কৃপা। সেয়েহে জোনা অতিশয় অসন্তুষ্ট হল আৰু ক্ৰোধিত হৈ পৰিল। তেওঁ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি কলে, "হে জিহুৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে তেনেকুৱাই হ'ব। সেইকাৰণে মই প্ৰথমে তৰ্চিলৈ পলাই গৈছিলো, কিয়নো মই জানিছিলো যে আপুনি কৃপালু ঈশ্বৰ, প্ৰেমেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংসৰ কৰাৰ পৰা মন পৰিৱৰ্তন কৰোঁতা। এতিয়া সেই জিহুৱা, মিনতি কৰোঁ, আপুনি মোৰ প্ৰাণ লওক, কিয়নো মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল." তেতিয়া জিহুৱাই কলে, "তুমি খং কৰাটো জানো উচিত হৈছে." তাৰ পাছত জোনা নগৰখনৰ পৰা পলাই গ'ল। তেওঁ নগৰখনৰ পূব দিশে এটা আশ্ৰয় গৃহ সাজি তাৰ ছাঁত বহিল আৰু নগৰখনৰ কি দশা হ'ব তাক চাবলৈ অপেক্ষা কৰি থাকিল। পাছে ঈশ্বৰ জিহুৱাই এজোপা এৰাগছ নিৰূপণ কৰিলে আৰু জোনাই কষ্ট নাপাবলৈ তেওঁৰ গাত ছাঁ পৰিবৰ বাবে মূৰৰ ওপৰলৈকে গছ পুলিটো বহালে। সেই গছজোপাৰ কাৰণে জোনা অতিশয় আনন্দিত হ'ল। কিন্তু পাছদিনা অতি ৰাতিপুৱাতে ঈশ্বৰে এটা পোক পঠালে আৰু সেই পোকটোৱে গছডাল কুটাত গছডাল শুকাই গ'ল। পাছত সূৰ্যৰ দৰে সময়ত ঈশ্বৰে পূৰ্বৰ পৰা গৰম বতাহ বলিবলৈ দিলে। তাতে জোনাৰ মূৰত এনেকৈ ৰ'দ পৰিল যে তেওঁ অজ্ঞান হোৱাৰ দৰে হ'ল। তেতিয়া জোনাই নিজৰ মৃত্যু বিচাৰি ক'লে, "মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল." কিন্তু ঈশ্বৰে জোনাক ক'লে, "এৰা গছজোপাৰ কাৰণে খং কৰি তুমি ভাল কৰিছানে?" জোনাই ক'লে, "হয়, মই খং কৰি ভালেই কৰিছো, এনেকি মৃত্যুৰ পৰ্যন্ত কৰিম." তেতিয়া জিহুৱাই ক'লে, "তুমি পৰিশ্ৰম নকৰা, নবহুৱা, একে ৰাতিতে গজি একে ৰাতিতে মৰা এৰা গছজোপালৈ তোমাৰ মৰম লাগিল। কিন্তু যি নিনবিত সোঁহাত আৰু বাওঁহাতৰ মাজৰ প্ৰভেদ নজনা 120,000তকৈও অধিক সন্তান আছে আৰু অনেক পশুও আছে, তেনেহ'লে মোৰ জানো সেই মহানগৰ নিনবিলৈ দয়া নালাগিব।